এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সেৱা কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক কাইলৈ ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। নলবাৰীত হ'বলগীয়া বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত সংস্কৃত পণ্ডিত গৱেষক শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালৈ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংকিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংখামলৈ বীৰ চিলাৰে বঁটা আগবঢ়োৱা হ'ব। একেদৰে চলিত বছৰৰ চাৰিটা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰ নাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কন্দলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হ'ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ'ব। নলবাৰী জিলাৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত আজি সংঘটিত নাও দুৰ্ঘটনাত দুজন ছাত্ৰসহ তিনিজন লোক সন্ধানহীন হৈ আছে। মুকালমুৱাৰ পেৰাধৰা ঘাটত দুৰ্ঘটনা সংঘটিত নাওখনত কমেও 35 গৰাকী যাত্ৰী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলাই এতিয়ালৈকে এজনৰো সন্ধান উলিয়াব পৰা নাই। এছ ডি আৰ এফে কাইলৈ পুনৰ অভিযান আৰম্ভ কৰিব। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে নাও দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ বাবে তদন্তৰ নিৰ্দেশ দিছে। নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাত পতিত নাওখনত কিছু বিসংগতি ধৰা পৰিছে। ব্ৰহ্মপুত্ৰত চলাচল কৰা এই নাওখন এটা ইঞ্জিনযুক্ত আছিল। ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান IIT গুৱাহাটীৰ বিজ্ঞানীৰ এটা দলে 20 টকাৰ বিনিময়ত 1000 লিটাৰ ফ্লৰাইডবিহীন পানী যোগান ধৰিব পৰা প্ৰযুক্তি উদ্ভাৱন কৰিছে। এই প্ৰযুক্তিৰ জৰিয়তে মাত্ৰ 20 টকা খৰচত 1000 লিটাৰ পানী বিশুদ্ধ কৰিব পৰা যাব। এই প্ৰযুক্তিৰ বাবে অতি কম নিৰীক্ষণৰ প্ৰয়োজন আৰু ইয়াৰ আনুমানিক আয়ুস 15 বছৰ। ৰাজ্যৰ গ্ৰামাঞ্চলত আৰ্চেনিক আৰু ফ্লৰাইডবিহীন খোৱা পানী যোগানৰ বাবে বিকশাই তোলা এই প্ৰযুক্তিয়ে দেশৰ আন ৰাজ্যৰ গ্ৰামাঞ্চলৰ জনসাধাৰণকো দূষিত পানীৰ পৰা ৰক্ষা কৰাত সহায় কৰিব। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি কাছাৰ জিলাৰ কালাইনল শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰৰ ভাঙি পৰা দলংখন পৰিদৰ্শন কৰে। তেওঁ ৰাইজৰ সুবিধাতে তাৎক্ষণিকভাৱে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ কয় যে দলংখন কেনেদৰে ভাগি পৰিল আৰু কিয় এনেধৰণৰ ঘটনা সংঘটিত হ'ল সেই বিষয়ে জানিবলৈ তদাৰিক পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। দোষীসকলক কঠোৰ শাস্তি বিহা হ'ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দলংখন ভাঙি পৰাৰ ফলত যাতে জনসাধাৰণ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিকল্প পথৰ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীয়ে 2 কোটি টকাত অনুমোদন দিছে। বিকল্প পথৰ কাম শীঘ্ৰে আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে দলং ভাঙি পৰাৰ গোচৰ সন্দৰ্ভত 5 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত 5 জনৰ ভিতৰত 3 জন কেন্দ্ৰীয় ৱে ব্ৰিজৰ কৰ্মী আৰু 2 জন হাৰিয়ানাৰ ভাৰত ইলেক্ট্ৰনিক্স ৱে ব্ৰিজৰ কৰ্মচাৰী। জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্তগৰাকীয়ে সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে। অভিযানৰ সৈতে সংগতি ৰাখি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। অনাগত সময়ত জিলাখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু সামাজিক স্থানত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। কামৰূপ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলাখনৰ 3000ৰো অধিক অংগনবাড়ী কৰ্মীক স্মাৰ্টফোন বিতৰণ কৰা হয়। আমিনগাঁৱৰ বায়'টেক পাৰ্কত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশ লয়। স্মাৰ্টফোনে অংগনবাড়ী কৰ্মীসকলৰ কাম বহুখিনি সহজ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্ৰীড়া এছ'চিয়েচনৰ উপসভাপতি যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্ৰী নাথ কাকতীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটি ৰাত ধৰিব জিন্তিৰা নিতেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী ব্যক্তিসকলে 2661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05